লেবিয়া পুস্তক 8 অধ্যায়। হাৰুণ আৰু তেওঁৰ পুত্ৰসকলক কাৰ্যত নিযুক্ত কৰা। পাছত যিহুৱাই মুচিক ক'লে, তুমি হাৰুণক আৰু তেওঁৰ লগত তেওঁৰ পুত্ৰসকলক লগত বস্তুবোৰ অবিশেষাৰ্থক তেল, পাপাৰ্থক বলিদানৰ দমৰা গৰুটো, মতা মেৰ দুটা আৰু খমি নিদিয়া পিঠাৰ খৰাহিটো লোৱা আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত গোটেই সমাজক গোটোৱা। সেয়ে মুচিয়ে জিহুৱাৰ আজ্ঞাৰ দৰে কৰিলে আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত সমাজ গোট খালে। তেতিয়া মুচিয়ে গোট খোৱা সমাজখনক ক'লে, জিহুৱাই এই কৰ্ম কৰিবলৈ আজ্ঞা কৰিলে। এইদৰে মুচিয়ে হাৰুণ আৰু তেওঁৰ পুত্ৰসকলক ওচৰলৈ আনি পানীৰে গা ধুৱালে। তেওঁ হাৰুণক অংগৰক্ষক বস্ত্ৰখন পিন্ধালে আৰু টঙালী বন্ধা চোলাটো পিন্ধালে আৰু এফুট পিন্ধাই এফুটত নিপুণৰূপে বোৱা টঙালী কাপোৰৰ কঁকালত মেৰাই তাৰে সৈতে এফুট বান্ধিলে। তেওঁ বুকুত বুকুপতা দিলে আৰু বুকুপতাত উৰিম আৰু তুম্মিম দিলে আৰু তেওঁ মূৰত পাগুৰি পিন্ধালে আৰু পাগুৰিটোৰ ওপৰত আগফালে পবিত্ৰ মুকুটস্বৰূপ সোণৰ পচাখন লগাই দিলে। জিহুৱাই দিয়া আজ্ঞাৰ দৰে মুচিয়ে এই সকলোকে কৰিলে। মুচিয়ে অভিষেকাৰ্থক তেল লৈ আবাস আৰু তাৰ সকলোকে অভিষেক কৰি পবিত্ৰ কৰিলে। তাৰ পৰা অলপ তেল লৈ যজ্ঞবেদীৰ ওপৰত সাতবাৰ ছটিয়ালে আৰু বেদী আৰু তাৰ সকলো সঁজুলি প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা পবিত্ৰ কৰিবৰ অৰ্থে অভিষেক কৰিলে। তেওঁ অভিষেকাৰ্থক তেলৰ কিছুলৈ হাৰুণৰ মূৰত ঢালি দিলে আৰু তেওঁক পবিত্ৰ কৰিবৰ অৰ্থে অভিষেক কৰিলে। মুচিয়ে হাৰুণৰ পুত্ৰসকলক আগলৈ আনি তেওঁলোককো অংগৰক্ষক বস্ত্ৰ পিন্ধাই কঁকালত টঙালী বান্ধি মূৰত পাগুৰি মাৰি দিলে। জিহুৱাই দিয়া আজ্ঞাৰ দৰেই মুচিয়ে এই সকলোকে কৰিলে। তেতিয়া মুচিয়ে পাপাৰ্থক বলিদানৰ বাবে অনা দমৰা গৰুটো লৈ অহাৰ পাছত হাৰুণ আৰু তেওঁৰ পুত্ৰসকলে সেই পাপাৰ্থক গৰুটোৰ মূৰত হাত দিলে। তেওঁ তাক কাটিলে আৰু মুচিয়ে তাৰ কিছু তেজ লৈ আঙুলিৰে বেদীৰ চাৰিওফালৰ শিঙত লগাই বেদীটো পাপৰ পৰা মুক্ত কৰিলে আৰু বাকী তেজখিনি লৈ বেদীৰ মূৰত ঢালি দিলে আৰু তাক প্ৰায়চিত্ৰ কৰি পবিত্ৰ কৰিলে। পাছত নাড়ী ভুৰু লাগি থকা আটাই তেল আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ ঘিলা দুটা আৰু তাৰ তেল আঁতৰোৱাৰ পাছত মুচিয়ে সেইবোৰ বেদীত দগ্ধ কৰিলে। কিন্তু গৰুটো ইয়াৰ ছাল মাংস আৰু গোবৰেৰে সৈতে চাউনিৰ বাহিৰত জুইত পুৰি ভস্ম কৰা হ'ল। জিহুৱাই দিয়া আজ্ঞাৰ দৰে মুচিয়ে এই সকলোকে কৰিলে। পাছত মুচিয়ে আন এটা মতা মেৰ হোম বলিৰ বাবে লৈ আহিল। হাৰুণ আৰু তেওঁৰ পুত্ৰসকলে মেৰৰ মূৰত হাত দিলে। তেওঁ তাক কাটিলে আৰু বেদীৰ চাৰিওফালে তাৰ তেজ ছটিয়াই দিলে। মুচিয়ে মেৰটো খণ্ড খণ্ড কৰি কাটিলে আৰু তাৰ মূৰ আন খণ্ডবোৰ আৰু তেল জুইত পুৰিলে। তেওঁ মেৰটোৰ ভিতৰৰ অংশৰ নাড়ী ভুৰু আৰু ঠেংকেইখন পানীত ধুলে আৰু সম্পূৰ্ণ মেৰটো বেদীত পুৰিলে। এয়ে হোম বলি সুঘ্ৰাণৰ অৰ্থে জিহুৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত্য উপহাৰ। জিহুৱাই দিয়া আজ্ঞাৰ দৰে মুচিয়ে এই সকলোকে কৰিলে। তাৰ পাছত মুচিয়ে দ্বিতীয় মতা মেৰটো আনিলে। এইটো অভিষেকৰ মেৰ। হাৰুণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰৰ মূৰত হাত দিলে। হাৰুণে এইটো কটাৰ পাছত মুচিয়ে ইয়াৰ অলপ তেজ লৈ হাৰুণৰ হোঁ কাণত মূৰত হোঁ হাতৰ বুঢ়া আঙুলিত আৰু হোঁ ভৰিৰ বুঢ়া আঙুলিটোত লগাই দিলে। পাছত তেওঁ হাৰুণৰ পুত্ৰসকলক নিজৰ ওচৰলৈ আনিলে আৰু তেওঁ সেই তেজৰ অলপমান তেওঁলোকৰো হোঁ কাণত হুঁ হাতৰ বুঢ়া আঙুলিত আৰু হুঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিলে। তাৰ পাছত অৱশিষ্ট তেজখিনি বেদীৰ চাৰিওফালে ছটিয়াই দিলে। পাছত তেওঁ তেলখিনি নেজডাল নাড়ীভুৰুত লাগি থকা আটাই তেল কলিজা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ ঘিলা দুটাৰ সৈতে তাৰ তেল আৰু পাছফালৰ হুঁ কৰঙণটোত লগালে আৰু জিহুৱাৰ সন্মুখত থকা খমিৰ নিদিয়া পিঠা খৰাহীৰ পৰা এটা খমিৰ নিদিয়া বিন্ধা থকা পিঠা আৰু এটা পাতল চকলীয়া পিঠা লৈ সেই তেল আৰু হুঁ কৰঙণটোৰ ওপৰত থলে আৰু হাৰুণ ও তেওঁ পুৰোহিতসকলৰ হাতত সেই সকলোকে দি জিহুৱাৰ সন্মুখত দোলনীয় নৈবেদ্যৰ অৰ্থে দোলালে। তেতিয়া মুচিয়ে তেওঁলোকৰ হাতৰ পৰা সেইবোৰ লৈ বেদীত হোম বলিৰ ওপৰত দগ্ধ কৰিলে। এয়ে হুঘ্ৰাণৰ অৰ্থে দিয়া অভিষেকৰ নৈবেদ্য। এয়ে জিহুৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ। পাছত তেওঁ আমঠুটো লৈ জিহুৱাৰ সন্মুখত দোলনীয় নৈবেদ্যৰ অৰ্থে দোলালে। অভিষেকৰ মেৰৰ এই আমঠুটো মুচিৰ ভাগ হ'ল। জিহুৱাই দিয়া আজ্ঞাৰ দৰে মুচিয়ে এই সকলোকে কৰিলে। পাছত মুচিয়ে অভিষেকাৰ্থক তেলৰ পৰা আৰু বেদীৰ ওপৰত থকা তেজৰো পৰা কিছুমান লৈ হাৰুণৰ ওপৰত আৰু তেওঁৰ বস্ত্ৰৰ ওপৰত তেওঁৰে সৈতে তেওঁৰ পুত্ৰসকলৰ ওপৰত আৰু তেওঁলোকৰ বস্ত্ৰৰ ওপৰতো ছটিয়াই দি হাৰুণক আৰু তেওঁৰ বস্ত্ৰবোৰ আৰু তেওঁৰে সৈতে তেওঁৰ পুত্ৰসকলক আৰু তেওঁলোকৰ বস্ত্ৰবোৰ পবিত্ৰ কৰিলে। সেয়ে মুচিয়ে হাৰুণ আৰু তেওঁৰ পুত্ৰসকলক ক'লে, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত তোমালোকে মঙখিনি সিজাবা আৰু হাৰুণ ও তেওঁ পুত্ৰসকলে তাক ভোজন কৰিব লাগে। এইবুলি কোৱা মোৰ আজ্ঞাৰ দৰে তোমালোকে সেই ঠাইত তাক আৰু নিযুক্ত কৰণাৰ্থক খৰাহীত থকা পিঠা ভোজন কৰিবা। যিবোৰ বাকী থকা মাংস আৰু পিঠা ৰৈ যাব সেইবোৰ জুইত পুৰি ভস্ম কৰিবা। আৰু তোমালোকে সাত দিনলৈকে অৰ্থাৎ তোমালোকক নিযুক্ত কৰা দিন শেষ নোহোৱালৈকে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰা বাহিৰলৈ নাযাবা, কাৰণ তোমালোকক নিযুক্ত কৰোঁতে সাত দিন লাগিব। আজি যেনেকৈ কৰা গ'ল তোমালোকক প্ৰায়চিত্ৰ কৰিবৰ অৰ্থে তেনেকৈ কৰিবলৈ জিহুৱাই আজ্ঞা দিলে। এই হেতুকে তোমালোকে মৰা নপৰিবৰ বাবে সাত দিনলৈকে দিনে ৰাতিয়ে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থাকি পাৰ্যমানে জিহুৱাৰ পালনীয়খিনি পালন কৰিবা, কিয়নো মই এনে আজ্ঞা পালো। জিহুৱাই মুচিৰ দ্বাৰাই যি সকলো কৰিবলৈ আজ্ঞা দিছিল হাৰুণ আৰু তেওঁৰ পুত্ৰসকলে সেই সকলোকে কৰিলে।